রোমিয়া অধ্যায় ১৫। কিন্তু আমি, যিসকল বলবন্ত, আমি নিজকে সন্তুষ্ট নকৰি দুর্বলবিলাকৰ দুর্বলতা রূপ ভাৰ বোৱা উচিত। আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মত বৃদ্ধি কৰিবলৈ তেওঁৰ হিতলৈ চাই তেওঁক সন্তুষ্ট কৰক, কিয়নো খ্ৰীষ্টে নিজকে নিজেই সন্তুষ্ট নকৰিলে। কিন্তু যেনেকৈ লিখা আছে,
তোমাক নিন্দা কৰাবিলাকৰ নিন্দাও মোৰ ওপৰত পৰিল, সেইদৰেই হ'ল।
কিয়নো আগেয়ে যি সকলো কথা লিখা হৈছিল, আমি ধৈৰ্যেৰে আৰু শাস্ত্ৰৰ সান্তনাৰে আশা পাবলৈ আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল, যাতে তোমালোকে এক মনেৰে এক মুখেৰে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰক গৌৰৱান্বিত কৰিবা। তাৰ নিমিত্তে ধৈৰ্য আৰু সান্তনাৰ ঈশ্বৰে তোমালোকৰ পৰস্পৰৰ ভাৱ খ্ৰীষ্ট যীশুৰ দৰে একে হ'বলৈ দিয়ক। এতেকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে যেনেকৈ খ্ৰীষ্টে তোমালোকক গ্ৰহণ কৰিলে, তেনেকৈ তোমালোকেও ইজনে সিজনক গ্ৰহণ কৰা। কিয়নো মই কওঁ, ওপৰ পুৰুষসকলক দিয়া প্ৰতিজ্ঞাবোৰ থিৰ কৰিবলৈ আৰু পৰজাতি লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্ট চুন্নত হোৱাবিলাকৰ পৰিচাৰক হ'ল। এই বিষয়ে লিখাও আছে,
এতেকে মই পৰজাতিবিলাকৰ মাজত তোমাৰ স্তুতি কৰিম আৰু তোমাৰ নামেৰে গীতো গাম।
আকৌ কৈছে,
হে পৰজাতিবিলাক, তেওঁলোকে সৈতে আনন্দ কৰা।
আকৌ,
হে সকলো পৰজাতিবিলাক, প্ৰভুৰ প্ৰশংসা কৰা, আৰু সকলো মানুহবিলাকে তেওঁৰ প্ৰশংসা কৰক।
আকৌ যিশয়াও কৈছে,
যিজনাই পৰজাতি লোকৰ ওপৰত শাসন কৰিবলৈ উঠিব, যিশয়াৰ পৰা এনে এটি গজালি ওলাব, তেওঁত পৰজাতিবিলাকে ভৰসা কৰিব।
এতেকে তোমালোক পবিত্ৰ আত্মাৰ মহিমাৰে যেন আশাত উপচি পৰা, এইকাৰণে আশাৰ আকৰ ঈশ্বৰে তোমালোকক বিশ্বাস কৰাৰ সকলো আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক। হে মোৰ ভাইবিলাক, তোমালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে তোমালোক সকলো জ্ঞানেৰে পূৰ আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ সদগুণেৰে পৰিপূৰ্ণ হৈছা। তথাপি যিহতে পৰজাতিবিলাক পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত হৈ নৈবেদ্যস্বৰূপ পৰম গ্ৰহণীয় হয়, এই আশয়েৰে মই যে পৰজাতিবিলাকলৈ খ্ৰীষ্ট যীশুৰ সেৱক হৈ ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ, ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে তোমালোকক সোঁৱৰোৱাৰ নিচিনাকৈ মাজে মাজে অতি হাঁহেৰে লিখিলোঁ। এতেকে ঈশ্বৰৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে যীশুখ্ৰীষ্টত মোৰ শ্লাঘা আছে, কিয়নো আচৰিত চিন আৰু অদ্ভুত লক্ষণৰ গুণে পবিত্ৰ আত্মাৰ শক্তিৰে পৰজাতিবিলাকৰ আজ্ঞাধীনতাৰ অৰ্থে বাক্য আৰু কাৰ্যত মোৰ দ্বাৰাই খ্ৰীষ্টে যি যি সাধন কৰিলে তাত বাজে আন একো ক'বলৈ মই সাহ নকৰিম। সাধন কৰাতে জিৰচালেমৰ আৰু তাৰ চাৰিওফালৰ পৰা ইল্লুৰিয়ালৈকে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিলোঁ। আৰু অইনে স্থাপন কৰা মূলৰ ওপৰত যেন নাসাজো, কিন্তু যেনেকৈ লিখা আছে, যিবিলাকৰ আগত তেওঁৰ বিষয়ে সংবাদ দিয়া নাই তেওঁবিলাকেই দেখিব, আৰু যিবিলাকে শুনা নাই তেওঁবিলাকেই বুজিব, এইদৰেই যেন হয়।
এইকাৰণে যি যি ঠাইত খ্ৰীষ্টৰ নাম প্ৰচাৰিত হোৱা নাই, সেই ঠাইত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ মই যত্ন কৰিলোঁ।
এইকাৰণে মই তোমালোকৰ ওচৰলৈ যাবলৈ অনেকবাৰ বাধা পালোঁ, কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ আৰু ঠাই নাই দেখি স্পেইন দেশলৈ যাত্ৰা কৰোঁতে তোমালোকৰ ওচৰলৈ যাবলৈ অনেক বছৰৰ পৰা মোৰ বৰ ইচ্ছা থকাত, কিয়নো মই আশা কৰোঁ যাত্ৰা কৰোঁতে তোমালোকক দেখা পাম আৰু প্ৰথমে তোমালোকৰ আলাপত কিছু তৃপ্ত হৈ পাছে তোমালোকৰ দ্বাৰাই তালৈ আগবঢ়াই থোৱা হ'ম। কিন্তু এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্যাৰ অৰ্থে জিৰচালেমলৈ যাওঁ। কিয়নো মাকিদোনিয়া আৰু আখায়া দেশীয়বিলাকে জিৰচালেমত থকা পবিত্ৰসকলৰ মাজৰ দৰিদ্ৰবিলাকৰ অৰ্থে কিছু দান কৰিবলৈ ভাল দেখিলে, কাৰণ ভালো দেখিলে আৰু তেওঁবিলাকৰ ধৰুৱাও হৈ আছে। কিয়নো পৰজাতিবিলাক যদি আত্মিক বিষয়ত তেওঁবিলাকৰ সহভাগী হ'ল, তেন্তে মাংসিক বিষয়ত তেওঁবিলাকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হৈ আছে। এতেকে সেই কাৰ্য সমাপ্ত হলে, অৰ্থাৎ মোহৰ মাৰি দিয়াৰ নিচিনাকৈ সেই দানৰূপ ফল তেওঁবিলাকক শোধাই দিয়া হলে, মই তোমালোকৰ ওচৰেদি স্পেইন দেশলৈ যাম। আৰু মই জানো যে তোমালোকৰ ওচৰলৈ যাওঁতে খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰেই যাম। হে ভাইবিলাক, জিহুদিয়াত থকা আজ্ঞানমনাবিলাকৰ পৰা মই যেন ৰক্ষা পাওঁ, আৰু জিৰচালেমলৈ মোৰ যি পৰিচৰ্যা, সেই পবিত্ৰ লোকসকলৰ আগত যেন গ্ৰহণীয় হয়, আৰু ঈশ্বৰৰ ইচ্ছাৰে তোমালোকৰ ওচৰলৈ আনন্দেৰে গৈ তোমালোকে সৈতে যেন মোৰ প্ৰাণ জোৰাওঁ। এইকাৰণে তোমালোকে মোৰ অৰ্থে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দ্বাৰাই মোৰে সৈতে প্ৰাণপণে যত্ন কৰিবলৈ প্ৰভু যীশুখ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই তোমালোকক মই মিনতি কৰিছো। শান্তিৰাকৰ ঈশ্বৰ তোমালোকৰ সকলোৰে লগত থাকক। আমেন।